يا بني آدم إما يأتينكم رسل منكم يقصون عليكم آياتي فمن اتقى وأصلح فلا خوف عليهم ولا هم يحزنون
هي آدم خنتان যেতিয়া তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰা ৰাসূলসকল আহি আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব তেতিয়া যিসকলে তাকৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিত নহ'ব।